ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
জীৱন যদি বিফলতাই দুখৰ যদি পাৰা
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে আমি এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক, কিবা যদি সুধিবলগীয়া কথা আছে তাকো আমালৈ লিখিব পাৰে, বা আপোনাৰ খবৰ বাতৰি আদি জনায়ো আমালৈ চিঠি লিখিবচোন। আপুনি কিজানি ভাবিছে আমিনো এই চিঠি লিখাৰ কথাটো সদায় কিয় কৈ থাকোঁ, নহয় জানো? আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাই থাকিলেহে জানিব পাৰোঁ যে আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। এই অনুষ্ঠানটো শুনি ৰাইজে কেনে পাইছে সেই কথা আমাৰ নিশ্চয় জানিবলৈ মন যায়। কোনোবাই শুনি উপকৃত হোৱা বুলি গম পালে কাম কৰি যাবলৈ আমি দুগুণ উৎসাহ পাওঁ। গতিকে আমি সদায় অনুৰোধ কৰাৰ দৰে আজিও অনুৰোধ কৰিছোঁ, অনুগ্ৰহ কৰি আজি এই দুখাৰিমান চিঠি লিখি পঠিয়াওকচোন। প্ৰিয় শ্ৰোতা, আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি প্ৰাৰ্থনা কৰোঁ। হে প্ৰেমময় পিতা, পৰম পবিত্ৰ আৰু মহান ঈশ্বৰ, আপোনাৰ নাম পূজ্য হওক, সৰগ আৰু মৰত সকলোতে আপোনাৰ ইচ্ছা পূৰ্ণ হওক। দূৰ অতীতৰ আপোনাৰ অতি প্ৰিয় দাস ইয়ুবৰ দৰে যিসকল লোক দুখত পৰে তেনে লোকৰ দুখত দুখী হবলৈ প্ৰভু আমাক শিকাওক, যেন আমি আপোনাৰ দাস ইয়ুবৰ বন্ধুবৰ্গ ইলিফজ আৰু বিলদদৰ দৰে হবলগীয়া নহয়, বৰং কোনোৱে ক্ৰদন কৰিলে একেলগে তেওঁৰে সৈতে ক্ৰদন কৰিব পৰাৰ মন আমাক দিয়ক। হে পিতৃ, আজিৰ আলোচনাৰ দ্বাৰাইও আপুনি আমাক আশীৰ্বাদ কৰক। আলোচনাখিনি শ্ৰুতিমধুৰ হবলৈ ইয়াৰ শ্ৰৱণ স্পষ্ট আৰু সুন্দৰ কৰক। এই প্ৰাৰ্থনা আমাৰ মহান পৰিত্ৰাতা যীশুৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, ইয়াৰ আগৰটো আলোচনাত আমি আলোচনা কৰিছিলো ইয়ুবে ইলিফজৰ বক্তব্যৰ উত্তৰ দিয়াৰ লগতে তেওঁৰ দ্বিতীয়গৰাকী বন্ধু বিলদদে দাঙি ধৰা বক্তব্যৰ বিষয়ে। আজি আমি আলোচনা কৰিবলৈ লৈছো বিলদদে দাঙি ধৰা বক্তব্যৰ ইয়ুবে উত্তৰ দিয়াৰ বিষয়ে। তেওঁৰ উত্তৰত ইয়ুবে এইটো অতি স্পষ্ট কৰি দি কৈছে যে বিলদদৰ বক্তব্যই তেওঁক অকণো সহায় কৰা নাই। আনহে নালাগে, বিলদদৰ বক্তব্যখিনি এনেকি ইয়ুবৰ সমস্যাৰ সৈতে অকণো সম্বন্ধ নথকা বিধৰ বক্তব্য আছিল। বিলদদৰ বক্তব্যৰ উত্তৰ দিওঁতে ইয়ুবে এই কথা অতি স্পষ্ট কৰি দিছিল যে তেওঁ যে সম্পূৰ্ণ শুদ্ধ আৰু সিদ্ধ সেই কথা তেওঁ কোনোমতে দাবী কৰিব নোৱাৰে, কাৰণ তেওঁ জানিছিল যে ঈশ্বৰৰ আগত কোনেও নিজকে শুদ্ধ সিদ্ধ বুলি দাবী কৰিব নোৱাৰে। কোনো মানুহ কেতিয়াও ঈশ্বৰৰ আগত শুদ্ধ আৰু সিদ্ধ হবও নোৱাৰে। কিন্তু তেওঁ যিটো বিচাৰিছিল সেইটো আছিল তেওঁৰ দুখৰ কালত যেন কোনোবা তেওঁৰ কাষত থিয় হয় আৰু তেওঁৰ সমস্যাৰ বিষয়ে বুজি পায় আৰু আনকো বুজাই দিব পাৰে। আমি আলোচনা কৰোঁতে এইটো দেখা পাম যে ইয়ুবে এনে এজনক মধ্যস্থতাকাৰী হিচাপে বিচাৰিছিল যিজনে তেওঁৰ হৈ আনৰ আগত কথা ক'ব বা প্ৰভুৰ গুৰিত তেওঁৰ হৈ প্ৰাৰ্থনা কৰিব। আন কথাত ক'বলৈ গ'লে আমি দেখিম যে ইয়ুবৰ অন্তৰে বৰ হাবিয়াস আৰু ক্ৰদনেৰে প্ৰভু যীশুখ্ৰীষ্টক বিচাৰিছিল, কাৰণ বাইবেলে আমাক দেখুৱাইছে যে মানুহ আৰু ঈশ্বৰৰ মাজত এজনেই মধ্যস্থতাকাৰী, তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। সেই প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে মানুহে ঈশ্বৰৰ সৈতে মিল হ'ব পাৰে, ঈশ্বৰৰ সন্তান হ'ব পাৰে। এতিয়া আমি 9 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ দুটা পাঠ কৰিছো, শুনিবচোন। তেতিয়া ইয়ুবে পুনৰাই উত্তৰ কৰি ক'লে, মই নিশ্চয় জানো সেই কথা সঁচা, কিন্তু মৰ্ত্যই ঈশ্বৰৰ সাক্ষাতে কি ৰূপে ধাৰ্মিক হ'ব পাৰে? ইয়াৰ অৰ্থ হৈছে যে বিলদদে কোৱা প্ৰায়বোৰ কথাই সঁচা আছিল, কিন্তু কথা হ'ল যে সেইবোৰ ভাল আৰু সঁচা কথাই ইয়ুবক অলপো সহায় কৰা নাছিল, কাৰণ ইয়ুবৰ সমস্যাৰ সৈতে সম্বন্ধ থকা বিধৰ ভাল কথা সেইবোৰ নাছিল। ইয়ুবে আচলতে এইবুলি কৈছিল, মই জানো যে সাধাৰণতে তুমি কোৱা সকলো কথাই এক প্ৰকাৰে নহয় আন প্ৰকাৰে সঁচা, কিন্তু কথা হৈছে মই কিভাৱে ঈশ্বৰৰ আগত ন্যায়বান লোক হ'ব পাৰোঁ? ইয়াৰ দ্বাৰা আমি জানো যে ঠিক এই সময়তে ইয়ুবৰ বাবে শুভবাৰ্তাৰ বৰ প্ৰয়োজন আছিল। মানুহ ঈশ্বৰৰ আগত কেনেকৈ ন্যায়বান বা ধাৰ্মিক হ'ব পাৰে সেই বিষয়টো জনা ইয়ুবৰ বাবে বৰ প্ৰয়োজনীয় হৈছিল। ঠিক এই মুহূৰ্তত ইয়ুবক কিছুমান প্ৰশ্নৰ উত্তৰৰ প্ৰয়োজন আছিল, কিন্তু ইয়ুবৰ বন্ধুসকলে তেওঁৰ সেই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিয়া নাছিল, দিব পৰা নাছিল। 3 আৰু 4 নম্বৰ পদ, যদি সি তেওঁৰ সৈতে বাদানুবাদ কৰিব খোজে তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব। তেওঁ অন্তৰত জ্ঞানবান আৰু বলত পৰাক্ৰমী, তেওঁৰ বিৰুদ্ধে ডিঙি থৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে? ইয়াত ইয়ুবে এইবুলি কৈছে যে মই ইয়াত অভিনয় কৰা নাই। তোমালোকে যদি ভাবিছা যে মই মোৰ জীৱনত অপৰাধ গোপনীয় কৰি ৰাখিছো তেন্তে মই কওঁ যে তোমালোকৰ সেই ধাৰণা ভুল। মই জানো যে মই তেওঁৰে সৈতে অভিনয় কৰিব নোৱাৰো। তেওঁ যদি মোক এটা প্ৰশ্ন সোধে তেন্তে সেই প্ৰশ্নৰ উত্তৰ যে মই কোনোমতেই দিব নোৱাৰো তাক মই জানো। ইয়ুবৰ অন্তৰত উদ্ভৱ হোৱা প্ৰশ্নসমূহৰ উত্তৰ তেওঁক লাগে, আৰু তেওঁ ঈশ্বৰৰ পৰাই তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ পাবলৈ ইচ্ছা কৰে, কিন্তু ঈশ্বৰ তেওঁৰ পৰা বহু আঁতৰলৈ আঁতৰি গৈছিল যেন লাগে। তেনেকুৱা অনুভৱ তেওঁৰ হৈছিল। পাঁচ নম্বৰ পদৰ পৰা দহ নম্বৰ পদলৈ আমি চাওঁ। তেওঁ পৰ্বতবোৰ স্থানান্তৰ কৰে আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়। তেওঁ পৃথিৱীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়, তাৰ স্তম্ভবোৰ থৰ থৰকৈ কঁপে। তেওঁ বাৰণ কৰিলে সূৰ্য উদয় নহয় আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে। তেওঁ অকলেই আকাশমণ্ডল বিস্তাৰিত কৰে আৰু ঢৌবোৰৰ ওপৰেদি অহা যোৱা কৰে। তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা আৰু দক্ষিণ দিশে থকা নক্ষত্ৰৰাশিৰ সৃষ্টিকৰ্তা। অনুসন্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে, অসংখ্য অদ্ভুত কাৰ্য তেওঁ কৰে। ঈশ্বৰ যে মহান সৃষ্টিকৰ্তা আৰু নিয়ন্ত্ৰণকৰ্তা, তাৰ এই মহত্বপূৰ্ণ ব্যাখ্যা ইয়ুবে ইয়াত দাঙি ধৰা আমি দেখিবলৈ পাইছো। ইয়ুবে ঈশ্বৰক মহান সৃষ্টিকৰ্তাৰূপে জনাত অকণো অসুবিধা পোৱা নাই, কিন্তু তেওঁৰ এই দুৰৱস্থাত ঈশ্বৰৰ পৰা সহায় পাব নোৱাৰাত ঈশ্বৰ যে দয়ালু সেই কথা তেওঁ জানিব পৰা নাছিল। ন আৰু দহ নম্বৰ পদত ইয়ুবে তাৰকামণ্ডলৰ যি ব্যাখ্যা দাঙি ধৰিছে তাৰ পৰা আমি এই কথাটোকো জানিব পাৰোঁ যে ইয়ুবে তাৰকামণ্ডলীৰ কথাও কিছু জানিছিল। কিন্তু ইয়াকে কৈ ইয়ুবে এই ধাৰণা দিবলৈ চেষ্টা কৰা নাছিল যে এইবোৰ তৰাৰ প্ৰভাৱৰ অধীনত তেওঁৰ জন্ম হৈছিল। তেনে কথা যে কেৱল অন্ধবিশ্বাসত ভোগা মানুহবিলাকেহে কয় তাত কোনো সন্দেহ নাই। এগৰাকী বিখ্যাত নাট্যকাৰে তেওঁৰ মহৎ লিখনিৰ মাজেৰে সেই কথা প্ৰকাশ কৰিছে। তেওঁৰ লিখনিৰ কোনোবা ব্ৰুটাছ নামৰ মানুহ এগৰাকীয়ে আন এগৰাকী কোনোবা মাৰ্ক এণ্টনীক কৈছে, আমি নিকৃষ্ট লোক হোৱাৰ দুখটো আমাৰ তৰাবোৰত নাই, আমাৰ প্ৰত্যেকজনৰ নিজতেই সেই দুখ আছে। ইয়ুবেও জানিছিল যে তেওঁৰ তৰাবোৰৰ প্ৰভাৱত তেওঁৰ জীৱনৰ শোকাবহ ঘটনাবোৰ ঘটা নাছিল, কিন্তু তেওঁ এই তাৰকামণ্ডলীৰ কথা উল্লেখ কৰিছে ঈশ্বৰক মহান সৃষ্টিকৰ্তাৰূপে প্ৰকাশ কৰিবলৈ, যে ঈশ্বৰেই এই আচৰিত তাৰকামণ্ডলীৰ সৃষ্টিকৰ্তা। এঘাৰ নম্বৰ পদ, চোৱা তেওঁ মোৰ ওচৰেদি যায় কিন্তু মই নেদেখো, তেওঁ মোৰ সন্মুখেদি গমন কৰে তথাপি মই তেওঁক অনুভৱ নকৰো। ইয়ুবে কৈছে যে ঈশ্বৰেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু তেওঁ জানে যে ঈশ্বৰ আত্মা আৰু সেয়ে তেওঁক মৰ্ত চকুৰে দেখা পাব নোৱাৰে। তেৰ আৰু চৈধ্য নম্বৰ পদত ইয়ুবে কৈছে যে ঈশ্বৰৰ সন্মুখত থিয় হোৱাৰ সুবিধা পালেও তেওঁ থিয় হ'ব নোৱাৰিব, কাৰণ তেওঁ অতিশয় পবিত্ৰ আৰু তেওঁ নিজে অতিশয় দুৰ্বল। তেওঁ যদি ইয়ুবক প্ৰশ্ন সোধে বা কিবা কথা কয় তেতিয়া উত্তৰ দিবলৈ তেওঁ কোনো কথা বিচাৰি নাপাব। ষোল্ল নম্বৰ পদটো পঢ়িছো, মই মাতিলে যদিও তেওঁ উত্তৰ দিয়ে, তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব মোৰ এনে বিশ্বাস নজন্মে। অৰ্থাৎ ইয়ুবে এনেকে বিশ্বাস কৰিবলৈকো টান পাইছিল যে ঈশ্বৰে তেওঁৰ মিনতিলৈ কাণ পাতিছে। সেয়েহে সোতৰ নম্বৰ পদৰ পৰা ঊনৈশ নম্বৰ পদলৈ তেওঁ কৈছে যে তেনে অৱস্থাত তেওঁ কেনেকৈ তেওঁৰ দুখৰ কথা কৈ ঈশ্বৰৰ গুৰিত মিনতি জুৰিব পাৰে। বিশ নম্বৰ পদটো পঢ়িছো, শুনিব, মই যদি নিজকে ধাৰ্মিক বোলো তেতিয়া মোৰ মুখে মোক দোষী কৰিব, মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব। প্ৰিয় শ্ৰোতা, ইয়াত ইয়ুবে কৈছে মই যদি নিজকে এজন সিদ্ধ লোক বুলি অভিনয় কৰোঁ তেন্তে মোৰ মুখখনেই মোক দোষী সাব্যস্ত কৰিব। কিন্তু পাছলৈ আমি পাম যে ইয়ুবে নিজক ঠিকেই থকা বুলি কোৱাৰ প্ৰয়াস কৰিছে। কোনো এজনে, কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে বুলি কোৱাৰ দৰে কবলৈ ইয়ুব প্ৰস্তুত নহয়। অৱশ্যে ঈশ্বৰৰ আগত তেওঁ নিজকে সিদ্ধ লোক বুলি দাবী কৰাৰ ধৃষ্টতাও তেওঁৰ নাই, কিন্তু তথাপি তেওঁ এগৰাকী ভাল মানুহ আছিল বুলি সন্তুষ্টি লভিছিল। আনকি তেওঁ ভাবিছিল যে তেওঁ এগৰাকী ধাৰ্মিক মানুহ আছিল, তথাপি তেওঁ জানিছিল যে নিজৰ পক্ষ লৈ তেওঁ কথা ক'ব নোৱাৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বচনৰ পোহৰত নিজকে নজনাৰ ফলত আজিও কোনো কোনো মানুহে নিজকে ধাৰ্মিক বুলি ভাবি থাকে আৰু ঈশ্বৰৰ দৃষ্টিত ঠিকে থকা বুলি মনতে সন্তুষ্টি লাভ কৰি থাকে। এনেকুৱা অনেক আছে যিসকলে ভাবে যে সৎকৰ্মসমূহ কৰিয়েই তেওঁলোক ধাৰ্মিক লোক হ'ব পাৰে। এৰা প্ৰিয় শ্ৰোতা, সৎকৰ্মটো এবিধ ধাৰ্মিকতাই, কিন্তু সেই ধাৰ্মিকতাখিনি হ'ব লেতেৰা ফটাকানিৰ নিচিনা। এতিয়া 32 নম্বৰ পদটো পঢ়ি দিছো, শুনিবচোন। কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে মই তেওঁক উত্তৰ দিম বা দুয়ো একেলগে বিচাৰ স্থানলৈ যাম। এই সাৰ বচন পঢ়ি আমি জানিব পাৰোঁ যে আচলতে ইয়ুবৰ আত্মাই খ্ৰীষ্টৰ সান্নিধ্য পাবলৈ বৰ আন্তৰিকতাৰে ক্ৰদন কৰিছে। ইয়ুবে প্ৰকৃততে ইয়াৰে এই কথাকেই কৈছে যে তেওঁ মানুহ হোৱা হলে মই তেওঁক কথা ক'ব পাৰিলোহেঁতেন। এৰা প্ৰিয় শ্ৰোতা, আমি যেন তেওঁক কথা ক'ব পাৰোঁ, সেইকাৰণেই তেওঁ মানুহৰ ৰূপ ধাৰণ কৰি যীশু অৱতাৰত এই জগতলৈ আহিছিল। তেওঁক কথা কোৱাই কেৱল নহয়, কিন্তু তেওঁৰ সংগে সংগে যেন ফুৰিবও পাৰোঁ আৰু যেন জানিব পাৰোঁ যে তেওঁ আমাৰ জীৱনৰ পৰা যি মানদণ্ড বিচাৰিছে সেইখিনি আমি সিদ্ধ কৰিব নোৱাৰোঁ। এই সত্যতাটোকে লৈ কিছুমান আধুনিক আৰু কুসাহসিক মানুহে কয় যে যীশুখ্ৰীষ্ট কেৱল মানুহেই নাছিল কিন্তু পাপী মানুহ আছিল। চৰমভাৱে নৰমপন্থী লোকসকলে আজি শ শ বছৰ ধৰি এনেকুৱা কিছুমান কথা কৈ আহিছে, কিন্তু ঈশ্বৰৰ বচনৰ কোনো এঠাইত তেওঁলোকে দেখুৱাব নোৱাৰে যে যীশুখ্ৰীষ্টত কিবা পাপ আছে। তেওঁলোকে তেওঁলোকৰ নিজৰ অশুচী আৰু অপবিত্ৰ অন্তৰতেই পাপৰ কলা কালিমা দেখা পায়, কাৰণ যীশুখ্ৰীষ্ট নিষ্পাপ আৰু নিষ্কলংক। আনহাতে যীশুখ্ৰীষ্ট নিষ্পাপ মানুহ আছিল দেখিয়েই আমি তেওঁৰ ওচৰলৈ যাব পাৰোঁ। মোৰ বাবেই তেওঁ কালবাৰীৰ ক্ৰুচত মৃত্যুবৰণ কৰিলে। তেওঁৰ জীৱনৰ দ্বাৰা আমাক তেওঁ দেখুৱালে যে আমি কোনোমতেই তেওঁৰ মানদণ্ড সিদ্ধ কৰিব নোৱাৰোঁ, সেইকাৰণেই আমাক এগৰাকী পৰিত্ৰাতাৰ প্ৰয়োজন, উদ্ধাৰকৰ্তাৰ প্ৰয়োজন। তেওঁৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰা তেওঁ আমাৰ পৰিত্ৰাণ সাধন কৰিব পাৰে। দুৰ্ভগীয়া ইয়ুবৰ প্ৰাণে বেচেৰা এইজনা পৰিত্ৰাতা যীশুকেই লগ পাবলৈ বৰ হাবিয়াস কৰিছিল। 33 নম্বৰ পদ, আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই। ইয়ুবৰ আপত্তি আছিল যে তেওঁৰে আৰু ঈশ্বৰৰে মাজত এগৰাকী মধ্যস্থতাকাৰী নাছিল। তেওঁ আচলতে কৈছিল, অহ, মোৰে আৰু ঈশ্বৰৰে হাত ধৰি আমাৰ দুয়োৰে হাত মিলাই দিওঁতা কোনো এজন মাজৰ মানুহ থকাহেঁতেন কিমান ভাল হলহেঁতেন। নতুন নিয়মত আমি পাওঁ যে পৌলে এগৰাকী ডেকা পালকলৈ পত্ৰ লিখি কৈছিল, কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থও এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। 1 তিমুথিয় 2:5 প্ৰিয় শ্ৰোতা, আমাৰ হাতখন কেৱল প্ৰভু যীশুৰ হাতত থাকিলেই নহ'ব, প্ৰভু যীশুৰ আনখন হাত ঈশ্বৰৰ হাতত থাকিব লাগিব, যাতে তেওঁ আমাক ঈশ্বৰৰ হাতেৰে সৈতে আমাৰ হাতখন মিলাই দি আমাক লগ লগাই দিব পাৰে। তেওঁ ঈশ্বৰ মানৱ, সেয়েহে তেওঁ মানৱ হিচাপে আমাৰ হাতত ধৰিব পাৰে আৰু ঈশ্বৰ হিচাপে ঈশ্বৰৰ হাতত ধৰিব পাৰে আৰু ঈশ্বৰৰ সৈতে আমাক মিল কৰাব পাৰে। কি যে গৌৰৱময় সত্যতা! প্ৰভু যীশুখ্ৰীষ্ট আমাৰ কি যে মহান মধ্যস্থতাকাৰী! এতিয়া পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ আলোচনালৈ আগবাঢ়ি যাওঁ হওক। প্ৰথম পদটো পাঠ কৰিছো, শুনিবচোন। মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে, মই মুক্তকণ্ঠে মোৰ দুখৰ কথা ক'ম, মই হৃদয়ৰ বেজাৰত কথা ক'ম। প্ৰিয় শ্ৰোতা, ইয়ুবৰ যিহেতু কোনো মধ্যস্থতাকাৰী নাই বুলি তেওঁ ভাবিছে, সেয়ে তেওঁ মনৰ বেজাৰতেই কথা ক'বলৈ প্ৰস্তুত হৈছে। জীৱনটোক লৈ তেওঁৰ আমুৱাইছে আৰু তেওঁৰ যেনেকুৱা লাগিছে ঠিক তাকেই ক'বলৈ তেওঁ প্ৰস্তুত হৈছে। তেওঁৰ জীৱনৰ যি চৰম দুখ আৰু কষ্ট হৈছে সেই বিষয়ে তেওঁ খোলাখুলি কথা ক'বলৈ ইচ্ছা কৰিছে। 2 নম্বৰ পদ, মই ঈশ্বৰক ক'ম, তুমি মোক দোষী নকৰিবা, মোৰ লগত তোমাৰ কি গোচৰ আছে তাক মোক বুজাই দিয়া। আন কিছুমান পদৰ দৰে এই পদটোৰো অসমীয়া অনুবাদ বৰ এটা সুবিধাজনক নহ'ল। পদটোৰ শেষৰ ভাগৰ অনুবাদ এনেকুৱাহে হ'ব লাগিছিল যেন আমাৰ মনে ধৰে, মোৰ কি দোষ আছে তাক মোক দেখুৱাই দিয়া। আমি দেখা পাম যে এই পুস্তকখন শেষ কৰাৰ পূৰ্বেই তেওঁৰ কি দোষ আছে তাক ঈশ্বৰে ইয়োবক নিশ্চয় দেখুৱাই দিব। ঈশ্বৰে তেওঁক তেওঁৰ বিষয়েই কিবা এটা দেখুৱাব যিটো আমিও আমাৰ জীৱনত দেখা পাব জানিব লাগে। তিনি নম্বৰ পদ, তুমি উপদ্ৰৱ কৰিবলৈ, তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা। এই কথাৰ দ্বাৰা আমি বুজিব পাৰোঁ যে ইয়োবে এটা কথা বুজি পাবলৈ বৰ টান পাইছিল, আৰু সেইটো আছিল এইয়ে যে যেতিয়া ইমানবিলাক দুষ্ট লোকে কোনো দুখ কষ্ট নোপোৱাকৈ টিঘিলঘিলাই ফুৰিব পাৰিছিল, তেতিয়া তেওঁৰ নিচিনা ঈশ্বৰ ভক্তসকলে কিয় ইমান দুখ কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমি আগতেও কৈ আহিছো যে এই ক্ষেত্ৰত দায়ুদ ৰজায়ো প্ৰশ্ন তুলিছিল। আমাৰ মাজৰ পৰা আমিও অনেকে সেই প্ৰশ্ন তোলো, কিন্তু আগতে কোৱাৰ নিচিনাকৈ আমি ক'ব খুজিছো যে দয়ালু ঈশ্বৰে দয়া কৰি তেনেলোকলৈ বাট চায়, তেনেকুৱা লোকলৈ তেওঁ সুবিধা আগবঢ়াই থাকে যাতে তেনেকুৱা লোকেও ঈশ্বৰলৈ মন ঘূৰাব পাৰে। তেওঁ তেনেকুৱা লোকবিলাকলৈ বৰ ধৈৰ্যৰে বাট চায়, কাৰণ গোটেই অনন্তকাল তেওঁৰ সন্মুখত আছে। অৱশ্যে এনে দুষ্ট লোকে সীমা চেৰাই গৈ উৎপতীয়া জীৱন ধাৰণ কৰিলে ঈশ্বৰে হস্তক্ষেপ কৰিবলগীয়া হয়। চাৰি নম্বৰ পদ, তোমাৰ চকু জানো তেজ মঙহৰ চকু, আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা। প্ৰিয় শ্ৰোতা, ইয়োবে তেওঁৰ অতিশয় দুখ লগা অৱস্থাৰ কাৰণে চিৎকাৰ কৰি উঠিছে আৰু চিন্তা কৰিছে ঈশ্বৰেনো তেওঁৰ আচল অৱস্থা বাস্তৱিকতেই দেখিছেনে নাই। কিন্তু আমি জনা দৰকাৰ প্ৰিয় শ্ৰোতা যে তেওঁ আমাৰ প্ৰত্যেকৰে দুখ আৰু সুখৰ কথা জানে। মানুহৰ দুখৰ উপলব্ধি তেওঁৰ মানুহৰ দৰে আছে, কাৰণ মানুহৰ এই দুখৰ সমভাগী হ'বলৈ তেওঁ একালত মানুহৰ ৰূপ ধাৰণ কৰিছিল। পাঁচ, ছয় আৰু সাত নম্বৰ পদ, মই যে দুষ্ট নহওঁ আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোতা মোৰ কোনো নাই, ইয়াক জানিও তুমি যে মোৰ অপৰাধ অনুসন্ধান কৰিছা আৰু মোৰ পাপৰ বুজ বিচাৰ লৈছা, তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য, বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিনকেইটাৰ নিচিনা। ইয়োবে এতিয়াৰ পৰা লাহেকৈ নিজৰ পক্ষলৈ কথা ক'বলৈ আৰম্ভ কৰি দিছে। তেওঁৰ জীৱনত যে কোনো গুৰুতৰ বিধৰ পাপ আছে সেইটো তেওঁ মানি ল'বলৈ টান পাইছে। তেওঁ কৈছে যে তেওঁৰ ক্ষেত্ৰত যি ঘটিছে তাক তেওঁ বুজিবলৈ টান পাইছে, আৰু তেওঁ নিজকে বৰ কঠিন পৰিস্থিতিৰ মাজত দেখা পাইছে। কাৰণ যদিও তেওঁ নিজৰ ক্ষেত্ৰত জানে যে তেওঁ দুষ্টলোক নহয়, তথাপি আনহাতে ঈশ্বৰৰ হাতৰ পৰা হাত সাৰি যাবৰ কোনো উপায়ো নাই। তেওঁ জানিছিল যে তেওঁক যি যি পৰিস্থিতি ঈশ্বৰে দিছিল সেইবোৰৰ মাজেৰে তেওঁ চলি যাবই লাগিব, কিন্তু তেওঁ বুজি পোৱা নাছিল তেওঁ কিয় সেই কঠিন পৰিস্থিতিৰ মাজেৰে চলি যাব লগা হৈছিল। ইয়োবে নিজক দুষ্টলোক নহয় বুলি ভবাৰ কাৰণে কোনো কোনো বাইবেল শিক্ষকে ভাবে যে ইয়োবক যিটো সৎগুণৰ অধিক প্ৰয়োজন হৈছিল সেইটো হৈছে নম্ৰতা। তেওঁলোকে ভাবে যে ঈশ্বৰে তাকেই তেওঁক শিকাবলৈ ইচ্ছা কৰিছিল। তেওঁলোকে কয় যে নম্ৰতা আৰু ধৈৰ্য এনে গুণ যি দুটা গুণ ঈশ্বৰে সোণৰূপৰ পাত্ৰত লৈ মানুহৰ হাতত তুলি নিদিয়ে, যেন তেওঁলোকে যেতিয়াই ইচ্ছা তেতিয়াই সোণৰূপৰ পাত্ৰৰ পৰা তুলি লৈ নম্ৰতা আৰু ধৈৰ্য ব্যৱহাৰ কৰিব পাৰে। নম্ৰতা আৰু ধৈৰ্য হৈছে পবিত্ৰ আত্মাৰ ফল। মানুহৰ জীৱনত সেই দুবিধ ফল জীৱনৰ কঠিন অভিজ্ঞতাৰ মাজেৰেহে উৎপন্ন হয়। সেয়ে ঈশ্বৰে ইয়োবক সেইদৰেই নম্ৰতা আৰু ধৈৰ্য শিকাইছিল বুলি এই শ্ৰেণীৰ শিক্ষকে ভাবে। ইয়োব স্বাভাৱিকতেই নম্ৰ আৰু ধৈৰ্যশীল লোক নাছিল, আৰু সেয়ে কঠিন পৰিস্থিতিৰ মাজেৰে ঈশ্বৰেহে তেওঁক নম্ৰ হ'বলৈ আৰু ধৈৰ্য ধৰিবলৈ শিক্ষা দিছিল। অধ্যায়টোৰ এতিয়া ঊনৈশ নম্বৰ পদৰ কথাটোলৈ আহোঁহক, পদটো পাঠ কৰিছো, শুনিবচোন। মই থাকিও নথকাৰ নিচিনা হলোহেঁতেন, আৰু মাতৃৰ গৰ্ভৰ পৰাই মোক মৈদামলৈ নিয়া হলহেঁতেন। প্ৰিয় শ্ৰোতা, এই কঠিন পৰীক্ষাৰ সময়ত ইয়োবে মৃত্যুকেই বৰ কামনা কৰিছিল, কাৰণ তেওঁ জানিছিল যে মৃত্যুৱে তেওঁৰ সকলো দুখ কষ্ট গিলি খাই পেলাব পাৰিলেহেঁতেন, আৰু তেওঁ ঘোৰ নিদ্ৰাত থকাৰ দৰে থাকিব পাৰিলেহেঁতেন। এনে কঠিন পৰিস্থিতিত ইয়োবে ইচ্ছা কৰিছিল যে তেওঁৰ জন্ম নোহোৱা হলেই ভাল আছিল, কিন্তু এনে ইচ্ছা কৰি একো লাভ নাই, কাৰণ জন্ম ইতিমধ্যে হৈ গ'ল। নাইবা মৰি যোৱাই ভাল বুলি মৰণ কামনা কৰাটো একো লাভ নাই, কাৰণ কামনা কৰাৰ দৰে আমাৰ মৰণ নাহে। আনহাতে দেখা যায় মৰাই ভাল বুলি কোৱাসকলৰ জীৱনলৈ সঁচাকৈয়ে মৰণ চাপিলে তেওঁলোকো আৰু কিছুদিন জীয়াই থাকিবলৈহে ভাল পায়। আচলতে ইয়ুবে এনেবোৰ কথা কৈছিল অবৰ্ণনীয় আৰু অসহ্যকৰ দুখ যন্ত্ৰণাৰ তাৰণাত পৰি, আৰু এনে বৰ্ণনা কৰিব নোৱাৰা দুখ যন্ত্ৰণাৰ মাজেৰে ঈশ্বৰে ইয়ুবক শিকাবলৈ লৈছিল নম্ৰতা আৰু ধৈৰ্য, কাৰণ ইয়ুবে নিজেই নিজক ঠিকে থকা বুলি আত্মগৌৰৱক তেওঁৰ জীৱনত প্ৰশ্ৰয় দিবলৈ আৰম্ভ কৰিছিল আৰু অধৈৰ্য হৈ ঈশ্বৰৰ বিভিন্ন কথাত তেওঁ সন্দেহ কৰিবলৈ লৈছিল। তেওঁ সিদ্ধ পুৰুষ, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু সকলো মন্দতাৰ পৰা আঁতৰি থকা লোক আছিল স্বাভাৱিক পৰিস্থিতিৰ মাজত। কিন্তু ঈশ্বৰে বিচাৰিছিল ইয়ুব যেন কঠিন পৰিস্থিতিৰ মাজতো একেজনা ইয়ুবেই হৈ ৰয়। প্ৰিয় শ্ৰোতা, আমাৰ বাৰু সেই আদৰণীয় নম্ৰতা, সেই আদৰণীয় ধৈৰ্য আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
হাই ৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ। হাই ৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ। হাই ৰে মনৰ ভাৱনাবোৰ।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে sms@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো:
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশু। হাই ৰে মনৰ ভাৱনাবোৰ। ক্লান্তি কৰিছে দূৰ।